এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্য চৰকাৰৰ বিকাশৰ বাৰ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহায্য প্ৰদান কৰা হ'ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডক্টৰ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত জিলাখনৰ 1984 শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হ'ব। সেইদৰে আনৰাম বুঢ়া বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীলৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব। বিকাশৰ বাবে 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ মানকটা পূজা ফিল্ডৰ অনুষ্ঠানত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰিব। সেইদৰে বিশ্বনাথ জিলাৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘলে মুখ্য অতিথি হিচাপে ভাগ ল'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা 29 ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে। একাংশ প্ৰাৰ্থীয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। শিক্ষা বিভাগে অহা 29 ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল যদিও 5 ডিচেম্বৰতহে গণিত বিষয়টো নতুনকৈ অন্তৰ্ভুক্ত কৰে। ইয়াক লৈ একাংশ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। প্ৰাৰ্থীসকলৰ এই আবেদনৰ ভিত্তিত ন্যায়ালয়ে পৰীক্ষাৰ দিন কমেও 15 দিন পিছুৱাই দিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ 203টা বিভিন্ন পদৰ বাবে অহা 5 জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 23 ডিচেম্বৰত এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ প্ৰকাশ কৰা হ'ব। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীয়ে slprbassam.in ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰবোৰ ডাউনলোড কৰিব পাৰিব বুলি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে এই কথা সদৰি কৰিছে। উল্লেখযোগ্য যে এই নিযুক্তি পৰীক্ষাত অনুষ্ঠিত হ'বলগীয়া 203টা উপ পৰিদৰ্শকৰ পদৰ ভিতৰত 144টা UB, 51টা AB, 7টা কমিউনিকেশ্যন আৰু 1টা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ নিয়ন্ত্ৰক পদ অন্তৰ্ভুক্ত হৈ আছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূব পৰিষদৰ 72সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰো উপস্থিত থাকিব। বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব। উত্তৰ পূব পৰিষদৰ এই পূৰ্ণাংগ বৈঠক কাৰিকৰী সত্ৰৰে কালি আৰম্ভ হৈছে। জ্যোতিৰাদিত্য সিন্ধিয়াই কালি সন্ধিয়া সাংবাদিকৰ আগত কয় যে এই বৈঠকে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ নতুন বুনিয়াদ গঢ়িব। অদূৰ ভৱিষ্যতে এই অঞ্চলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ ধৰণে বিকশিত অঞ্চল হিচাপেও পৰিগণিত হ'ব বুলি মন্ত্ৰী সিন্ধিয়াই দৃঢ়তাৰে কয়। লখিমপুৰৰ চীনাতলীয়া বাগিচাত শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাই শ্ৰমিক তথা জনসাধাৰণৰ সমস্যাৰ বুজ লোৱাৰ বাবে কালি এখন পৰ্যালোচনা সভাত অংশ লয়। এই সভাত মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ পৰা জলজীৱন, শিক্ষাৰ অভিযান আদি বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণৰ খতিয়ান লয়। বিশেষকৈ লখিমপুৰ জিলাৰ চাহ বাগিচাসমূহত এই আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে সবিশেষ বুজ লয়। মন্ত্ৰী গোৱালাই লগতে শ্ৰম বিষয়াসকলৰ পৰা প্লেণ্টেশ্যন এক্টৰ সঠিক ৰূপায়ণৰ সন্দৰ্ভত তথ্য বিচাৰে। তদুপৰি বাগিচাসমূহত চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ কৰিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ চীনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰত স্বেচ্ছাই সংগঠন অৰণ্যমৰ উদ্যোগত কালিৰ পৰা 4th বাৰ্ষিক সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি কালি পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তোৰণ উন্মোচন আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতামূলকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। প্ৰতিদিনে 2খনকৈ মুঠ 36খন ভাওনা এই প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা হ'ব। মাজুলীৰ গড়মস্থিত মিনি ষ্টেডিয়ামত আজি খেল মহাৰণ দ্বিতীয় পৰ্যায়ৰ সমষ্টিভিত্তিক 17 বছৰ ঊৰ্ধৰ ল'ৰা ছোৱালী উভয়ৰে ভলীবলৰ বাছনি অনুষ্ঠিত হ'ব। আজি আৰু কাইলৈ উজনি মাজুলী আৰু মাজুলী দুয়োটা উন্নয়ন খণ্ডতে চাইক্লিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত বিদেশ ভ্ৰমণৰ খুঁটিনাটি শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ফুনিন এনে অনুষ্ঠানত ভ্ৰমণ পৰিচালনাৰ সৈতে জড়িত দুগৰাকী উদ্যমী প্ৰজ্ঞাস্মিতা বৰা আৰু প্ৰিয়ংকা গোস্বামী সমল ব্যক্তিৰূপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰদীপ শৰ্মাই। এই অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612662876 অথবা 266-2325 নম্বৰ দুটাত ফোন কৰি বিদেশ ভ্ৰমণ সম্পৰ্কত সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।